এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ পৰ্যটক অহা ৰাষ্ট্ৰীয় উদ্যান হিচাপে অভিলেখ কৰিছে। 2024 চনৰ 1 অক্টোবৰৰ পৰা যোৱা 18 মেলৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটা ঘৰুৱা দৰ্শনাৰ্থীৰ সংখ্যা 35% আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা 25% বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে ৰাজ্যখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। অসমৰ শান্তিপূৰ্ণ বাতাৱৰণেও পৰ্যটন খণ্ডৰ প্ৰসাৰত অৰিহণা যোগাইছে বুলি তেওঁ মন্তব্য কৰে। নগাঁও জিলাৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক পৰহিলৈ অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাঁৱত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। পৰহিলৈ এই উপলক্ষে হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1887 চনতে স্থাপিত হয়বৰগাঁও ষ্টেচনক আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদহেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলীকৰণৰ বাবে আবেদনৰ সময়সীমা পুনৰ 31 মেলৈ বৃদ্ধি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষকসকলে একক আৰু পাৰস্পৰিক বদলীৰ বাবে www.hrms.assam.in পৰ্টেলৰ জৰিয়তে 31 মেৰ মাজনিশা পৰ্যন্ত আবেদন কৰিব পাৰিব। বদলিৰ বাবে কোনো অফলাইন আবেদন কাৰ্য কৰা নহ'ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু চহৰখনৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ চহৰখনৰ কৃত্ৰিম বান সমস্যাৰ সমাধান, নলা নৰ্দমাৰ সুব্যৱস্থাপনা, বাট পথৰ উন্নীতকৰণ, চহৰৰ সৌন্দৰ্য বৰ্ধনকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা কৰে। তেওঁ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে যাৱতীয় কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক আহ্বান জনায়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ অন্তৰ্গত বংকুৱালৰ ৰেৰিগাঁৱত ব্ৰহ্মপুত্ৰই খহনীয়া সৃষ্টি কৰা স্থানসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বাৰিষা কালৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি যথাশীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তা বিষয়াক নিৰ্দেশ দিয়ে। ব্ৰহ্মপুত্ৰৰ মথাউৰি চিঙা অংশটো 6টা মেগা জিঅ' টিউবৰ সহায়ত অতি কম দিনৰ ভিতৰতে সংযুক্ত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গোৱালপাৰা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বাৰিষা কালত ডেংগী, মেলেৰিয়া, জাপানীজ এনচেফেলাইটিছ আদি বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বাহকজনিত ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া ভূমিকা সম্পৰ্কে আলোচনা কৰা হয় আৰু বিভিন্ন বিভাগৰ বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হয়। নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জল আৰু অনাময় অভিযান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও, ধিং আৰু কলিয়াবৰ উপসংমণ্ডলত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নলযোগে পানীৰ সংযোগ প্ৰদান, পানীৰ গুণগত মান পৰীক্ষা আদি বিভিন্ন বিষয়ত পৰ্যালোচনা কৰা হয়। বৈঠকত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মীয়মান শৌচাগাৰসমূহৰ বৰ্তমান স্থিতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অসমে আজি ত্ৰিপুৰাক 9 উইকেটত পৰাস্ত কৰি ছোৱালীৰ 15 বছৰ অনুৰ্ধ নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত ACA ক্ৰিকেট একাডেমীৰ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত ত্ৰিপুৰাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 77 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অসমে 11 অভাৰ আৰু 3টা বলত 1টা উইকেট হেৰুৱাই সহজে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 188 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।